ঈশ্বৰৰ নাম ৰাস্তাপি চালাম জনাই দিয়া আছে। আপোনালোকে লাইভ ফৰ্টি ৱেলকাম কৰি আছে। মোৰ নামটো কিশোৰ তামাং আছে। আজি আপোনালোকে বিচতে মই আৰু ঈশ্বৰ লাভ কথা লৈ আহিছে। আজি মই আপোনালোকে বিচতে ঈশ্বৰ লাভ কথা ক'বলৈ মন যাওঁতো জন চাপ্টাৰ 3:17 জন 3:17 আছে। এনেকৈ লিখি আছে, কেলে মানে ঈশ্বৰ দুনিয়াকে খতম কৰিবলৈ নিজৰ পুত্ৰকে পঠা নহয়, কিন্তু ইটো কাৰণে আছে তাই কাৰণে দুনিয়া বচাবলে। চ' ইয়াতে মান কি জানি নাছে ক'লে ঈশ্বৰ পৰা আৰু তালা নিজৰ বচা এইটো দুনিয়াতে পঠাটো এইটো দুনিয়াকে বিৰোধ কৰিব লাগে, দুনিয়াকে খতম কৰিব লাগে, নহ'লে দুনিয়াকে বদনাম কৰিবলৈ কাৰণে পঠা নহয়, হয় না? হ'লেবি তালা বচ্চা পৰাহি বচাবলে, এইটো দুনিয়াকে বচাবলৈ কাৰণে তাই পঠাইছে। কেলে ঈশ্বৰ পৰা খেলি ঈশ্বৰ পৰা তালা বাচ্চাকে এইটো দুনিয়াতে পঠাইছে। আমি হান্তেতে চাইছোঁ ক'লে ৰিজন মই আপোনালোকে তিনিটা পইণ্ট কৈ যাব। তিনিটা পইণ্টে কি আছে ক'লে, ফাৰ্ষ্ট পইণ্ট, যীশু আহাতো সংসাৰতে কেলে তাইকে পঠাইছে, যীশুটো কেলে সংসাৰতে আহিছে ক'লেতো ঈশ্বৰ পৰা সংসাৰতে থকা মানুহকে মৰম কৰে, হয় না? ঈশ্বৰ পৰা তাইৰ পৰাই বনালা আছে তো না এইটো সংসাৰতে, সংসাৰতে থকা মানুহ আৰু চব সংসাৰতে কিমান কি কি আছে চব ঈশ্বৰৰ পৰাই বনালা আছেতো। সেইটো কাৰণে মানিছ, হয় না? মানুহান বি ঈশ্বৰৰ পৰা তালা আফ নুজুৰলা ইমেজ, হয় না? নুজুৰলা ইমেজতে বনালা আছেতো। সেইটো কাৰণে ঈশ্বৰৰ পৰা তালা নুজুৰ মানুহ হৈ কাৰণেতো তাইৰ পৰা মৰম কৰে। সেইটো কাৰণে ঈশ্বৰৰ পৰা নুজুৰলা পুত্ৰা, হয় না? নুজুৰলা পুত্ৰকে তাই পঠাইছে, যীশুকে এইটো ৱৰ্ল্ডে এইটো সংসাৰতে তাই পঠাই দিছে। আৰু আমি খান নম্বৰ 2 পইণ্ট চাইছোঁ ক'লেতো ঈশ্বৰ আহাতো যীশু সংসাৰতে আহাতো যীশু মানুহানকে দোষ কৰিবলৈ আহা নহয়, হয় না? মানুহানকে দোষ কৰিবলৈ, হয় না? মানুহানকে আপুনি পাপী মানুহ আছে, আপুনি নৰক যাব, নহ'লে আপুনি পাপী মানুহ আছে, ঈশ্বৰ আপুনি মৰম নকৰে, আপুনিকে এইটো ক'বলৈ কাৰণে তাই আহা নহয় যীশুটো, হয় না? মান চাইছোঁ ক'লে যীশু যেতিয়া তাই সংসাৰতে আহিছে, মান দেখিছে তাই পাপী মানুহকে কিমান মৰম কৰা, হয় না? তাই যায় না পাপী মানুহৰ ঘৰতে যায় না কি কৰিছে, তাই যায় না তেতিয়া ভাত বি খাইছিলো, হয় না? নহয় তাই মানুহ যাবলৈ মন নকৰে থকা মানুহৰ পৰা পাপী মানুহ ও পাপী মানুহ আছে এনে কৈ থকা মানুহ আলগ আলগ মানুহৰ পৰা, হয় না? ইহুদিলা লিডাৰ খান বা ইহুদিলা লিডাৰখনৰ পৰা এনে কৈ থাকিছে, হ'লেবি যীশুটো কি কৰিছে, তাই পাপী মানুহলা ঘৰতে যাইছে, হয় না? জাকৰিয়ালা ঘৰতে যায় না তাই তেতিয়া যায় না ভাত খাইছে, আৰু জাকৰিয়ালা ঘৰতে মান জানি যায় কি তেতিয়া ছালভেশ্যন, হয় না? মুক্তি কোৱা কথাটো তাই তেতিয়া দেখিছে, হয় না? যেতিয়া জাকৰিয়া তাই কি কৰিছে, প্ৰস্তাৱ কৰিছে, প্ৰস্তাৱ কৰা তাই ঈশ্বৰৰ লগতে আহিছে, হয় না? এনেধৰণে আমি সেন জানি যায়, হয় না? আৰু ঈশ্বৰ আহাতো যীশু আহাতো কি কাৰণে আহিছে, যীশু মানুহখান কাৰণে বচাব কাৰণে আহিছে, হয় না? যীশু আহাতো মানুহকে বচাবলৈ কাৰণে আহিছে, হয় না? আমি হান চব জানে তাই কেনেকৰণে মহান কাৰণে ক্ৰুছতে তাই মৰিছে, হয় না? মানলা মহান মৰিব থকা যাহাতে তাই মৰিছে, হয় না? তাই কি কৰিছে, তাইলা নিজৰ লাইফ তাই চেক্ৰিফাইচ কৰিছে, তাইলা নিজৰলা লাইফ তাই দি দিছে না আপুনি আৰু মহানকে বচাব কাৰণে। এনেধৰণে মান জানি যীশুটো মানুহকে কিমান মৰম কৰে, হয় না? ঈশ্বৰটো মান কিমান মৰম কৰে কি তাই মান হাৰি নাথাকা টাইমতে বি তাই কি কৰিছে, মান পাপতে থকা টাইমতে বি তাই কি কৰিছে, আইনা মানুহকে বচাই দিছে। সেইটো কাৰণে আজি আপুনি আৰু মই যীশুকে কিমান বিশ্বাস কৰি আছে, যীশুকে বিশ্বাস কৰি আছে না নাই, হয় না? যীশুলা মৰমটো আপুনি পৰা আৰু মই পৰা ল'বলৈ পাৰি আছে না নাই, হয় না? যীশুলা মৰমকে আপুনি পৰা মই পৰা এক্সপিৰিয়েঞ্চ কৰিবলৈ পাৰি আছে না নাই, যীশুলা মৰমকে আপুনি পৰা মই পৰা জানি আছে না নাই, হয় না? সেইটো কাৰণে ঈশ্বৰ পৰা তাইৰ পৰা তালা বচ্চা পঠাতো না এইটো সংসাৰতে পঠাতো আপুনি মই কাৰণে দোষ দিবলৈ কাৰণে আহা নহয়, তাইৰ পৰা বচাবৰ কাৰণে তাইৰ পৰাই তাইৰ দ্বাৰা, হয় না? তাইৰ পৰাই বচাবলৈ কাৰণে তাই আছে। সেইটো কাৰণে আজি আপুনি আৰু মই ঈশ্বৰলা যীশুলা মৰমটো কি আছে এইটো বুজিবলৈ একদম জৰুৰী আছে। থেংক ইউ।